قالوا سبحانك ما كان ينبغي لنا أن نتخذ من دونك من أولياء ولكن متعتهم وآباءهم حتى نسوا الذكر وكانوا قوما بورا.
সিহঁতে ক'ব, তুমি পবিত্ৰ আৰু মহান, তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱক ৰূপে গ্ৰহণ কৰাটো আমাৰ বাবে কেতিয়াও উচিত নহয়। বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলক ভোগ সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে তোমাৰ স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল।